বাতৰি শুনিবলৈ পাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৱধাৰণাত অষ্ট্ৰীয় চাঞ্চেলৰ কাৰ্ল ৰাজনাৰক সাক্ষাৎ কৰি সমাগত সময়ত ভাৰত আৰু অষ্ট্ৰীয়াৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে। ৰাছিয়া আৰু অষ্ট্ৰীয়া ভ্ৰমণৰ যোৱা প্ৰধানমন্ত্ৰী মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব ছেণ্ট এণ্ড্ৰিউ দ্য এপ'ছল আৰ্চিভিডি প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিশিষ্ট ব্যক্তিসকলে উত্তৰ প্ৰদেশৰ উন্নয়ত আজি পুৱা সংঘটিত পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। দেশৰ 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 5খন টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হাৰাৰী স্পৰ্টছ ক্লাবত খেলোৱা হ'ব। আজি ভিয়েনাত অষ্ট্ৰীয় চেঞ্চেলৰ কাৰ্ল ৰাজনাৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্ৰীমোদীয়ে তেওঁক আদৰণি জনোৱাৰ বাবে শ্ৰীৰাজনাৰক ধন্যবাদ জনোৱাৰ লগতে অনাগত সময়ত ভাৰত আৰু অষ্ট্ৰীয়াৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। একে সময়তে সমগ্ৰ বিশ্ব কল্যাণৰ হকে সহযোগিতাৰে কাম কৰাৰ উদ্দেশ্যে উভয় পক্ষৰ মাজত হ'বলগীয়া আলোচনালৈ আগ্ৰহেৰে বাট চাই থকা বুলিও শ্ৰীমোদীয়ে লগতে প্ৰকাশ কৰে। আৰু এটা অষ্ট্ৰীয়া চেঞ্চেলৰ ৰাজনাৰক শ্ৰীমোদীৰ সাক্ষাৎ লাভ কৰি আনন্দ বুলি ব্যক্ত কৰাৰ লগতে তেওঁক অষ্ট্ৰেলিয়াৰ আদৰণি জনাবলৈ পোৱাটোক সুখ আৰু সন্মানৰ কাৰণ বুলি অভিহিত কৰে। অষ্ট্ৰেলিয়া আৰু ভাৰত পৰস্পৰৰ বন্ধু তথা সহযোগী বুলি মত প্ৰকাশ কৰি শ্ৰীনেহামেৰেও প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ এই সময়ছোৱাত হ'বলগীয়া ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়ৰ আলোচনালৈ আগ্ৰহেৰে অপেক্ষা কৰা বুলি উল্লেখ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ৰাছিয়া আৰু অষ্ট্ৰীয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব ছেণ্ট এণ্ড্ৰিউ দ্য এপ'ছল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্ৰীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান আগবঢ়োৱা হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদী কেনেটাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। আনহাতে শ্ৰীমোদীয়ে মস্কোত কালি প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কালি অষ্ট্ৰীয়াৰ ৰাজধানী ভিয়েনাত উপস্থিত হয়। নতুন দিল্লীত কালি বিমষ্টেক ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন সন্মিলন আৰম্ভ হ'ব। বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিদেশ মন্ত্ৰী এছ জয়শংকৰে এই অনুষ্ঠানত ভিন ভিন ৰাষ্ট্ৰৰ অগ্ৰগত বিদেশ মন্ত্ৰীসকলক আদৰণি জনাব। এই সন্মিলনৰ জৰিয়তে বংগোপসাগৰীয় অঞ্চলৰ লগতে কাষৰীয়া এলেকাৰ দেশসমূহৰ মাজৰ নিৰাপত্তা, যোগাযোগ, বাণিজ্য আদি বিভিন্ন দেশৰ সহযোগিতা অধিক বৃদ্ধি পোৱাৰ পথ প্ৰশস্ত হ'ব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উত্তৰ প্ৰদেশৰ উন্নয় জিলাৰ লক্ষ্ণৌ আগ্ৰা এক্সপ্ৰেছৱেত আজি পুৱা কেইবাজনো লোকৰ প্ৰাণহানি হোৱা পথ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। এই দুৰ্ঘটনাত 18জন লোকৰ মৃত্যু হোৱাৰ লগতে 19জন লোক গুৰুতৰভাৱে আহত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে এই দুৰ্ঘটনাটোৰ বাবে অতিশয় শোক প্ৰবণ প্ৰকাশ কৰাৰ লগতে ভুক্তভোগী পৰিয়ালসমূহৰ সদস্যসকললৈ গভীৰ সমবেদনা ব্যক্ত কৰে। তদুপৰি তেওঁ দুৰ্ঘটনাটোত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰাৰ লগতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটতমলৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ টকাকৈ আৰু আহতসকলৰ চিকিৎসাৰ বাবে 50,000 টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও দুৰ্ঘটনাটোত গভীৰ শোক ব্যক্ত কৰাৰ লগতে আহতসকলৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা নিশ্চিত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে উন্নয় জিলাৰ বাংগাঁওৰ সমীপত এখন দুখন পেৰ বাছে গাখীৰ কঢ়িওৱা টেংকাৰ এখনত খুন্দোৱাৰ ফলত এই লোককেইজন হতাহত হৈছিল। বাছখন বেহাৰৰ চিতালাঙীৰ পৰা দিল্লীৰ অভিমুখী গৈ আছিল। বাছখনৰ বেগ ইমানেই তীব্ৰ আছিল যে দুৰ্ঘটনাৰ সময়ত ভালেকেইগৰাকী যাত্ৰী বাছৰ পৰা বাহিৰত ওলাই পৰিছিল। আৰক্ষী আৰু অন্যান্য জৰুৰীকালীন কৰ্মীসকলে পীড়িতসকলক উদ্ধাৰৰ বাবে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মন্ত্ৰীৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতে অভিযান অসমতো অব্যাহত আছে। এই যোজনা কৌশল হিচাপে জিলাৰ জিলাই বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে। সম্পূৰ্ণতে অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত উন্নত প্ৰথম তিনিলৈকে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা স্বয়ং হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱা এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।
होगा न्याय भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून
अब आएगा देश में न्याय का नया दौर संत नहीं अब न्याय पर होगा सबका जोर विकसित भारत का ये है नया अध्याय सबसे समान व्यवहार मिलेगा सबको न्याय सरल है सुलभ है पारदर्शी तकनीकी युक्त है और है स्वदेशी इसमें है महिलाओं बुजुर्गों का सम्मान शामिल है इसमें जन जन की आन साथ इसके चलने का देश पर चढ़ा जुनून ये है आजाद भारत के अपने कानून
দেশৰ 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। পশ্চিমবংগৰ ৰায়গঞ্জ, ৰাণাঘাট, দক্ষিণ দেওদা আৰু মানিকতলা, হিমাচল প্ৰদেশৰ হেমলপুৰ, মহানগৰ, উত্তৰাখণ্ডৰ অমৰৱাৰা, মংগলোৰ, বিহাৰৰ ৰূপলী, মধ্যপ্ৰদেশৰ অমৰৱাৰা, তামিলনাডুৰ বিক্ৰমণ্ডী আৰু পঞ্জাৱৰ পশ্চিম জলন্ধৰ আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। এই বাতৰি বিভাগৰ পৰা কেইটা সমষ্টিতে সুচাৰুৰূপে ভোটগ্ৰহণ অব্যাহত থকা বুলি আকাশবাণীৰ সংবাদদাতাসকলে জানিবলৈ দিছে। অহা শনিবাৰে আটাইকেইটা সমষ্টিৰ বাবে ভোটগণনা কৰা হ'ব। ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ সহকাৰী অধ্যাপক, গ্ৰন্থগাৰিক আৰু তৃতীয় তথা চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীৰ তালিকা প্ৰত্যাহাৰ কৰা হৈছে। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ উপ সঞ্চালকে আজি এখন জাননী যোগে এই বিষয়ে প্ৰকাশ কৰিছে। জাননীখনত তেওঁ কয় যে ইয়াৰ পূৰ্বে যোৱা 4 জুলাইত এই সন্দৰ্ভত জাৰি কৰা সংশ্লিষ্ট পত্ৰখন ইতিমধ্যে বাতিল কৰা হৈছে। উল্লেখযোগ্য যে নিযুক্তিৰ ক্ষেত্ৰত স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক নহয় বুলি ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে পূৰ্বে জাৰি কৰা জাননীখনক লৈ চৰ্চা হোৱাৰ পৰিপ্ৰেক্ষিতত এই তালিকা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অহা 2-3 দিন ধৰি ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, ওড়িশা, মহাৰাষ্ট্ৰ, কৰ্ণাটক, গুজৰাট আদিতো এই সময়ছোৱাত যথেষ্ট বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ মধ্য ভাৰতত অহা 4 দিনলৈ বিজুলী নাৰিকণৰ লগতে বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। ভাৰতীয় প্ৰতিভাংকন পৰিষদ BCCIয়ে প্ৰাক্তন খেলুৱৈ তথা বিশ্বকাপ বিজেতা গৌতম গম্ভীৰক পুৰুষ দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে। BCCIৰ সম্পাদক জয় সিঙে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। শ্ৰীগম্ভীৰে মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাৱিড়ৰ ঠাই ল'ব। ভাৰতৰ জিম্বাবৱেৰ মাজত 5খনৰ টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হাৰাৰে স্পৰ্টছ ক্লাবত খেলোৱা হ'ব। খেলখন ভাৰতৰ সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। শৃংখলাত দুয়োটা দলে এখনকৈ খেলত জয়লাভ কৰিছে। শ্ৰীগম্ভীৰ নেতৃত্বাধীন ভাৰতৰ যুৱ দলটোৱে আজি খেলখনত জয়লাভ কৰি শৃংখলাত অগ্ৰগতি লাভৰ চেষ্টা চলাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল মহিমাৰক সাক্ষাৎ কৰি অনাগত সময়ত ভাৰত আৰু অষ্ট্ৰিয়াৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অব ছেইণ্ট এণ্ড্ৰিউ দ্য এপিষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিশিষ্ট ব্যক্তিসকলে উত্তৰ প্ৰদেশৰ উন্নয়নত আজি পুৱা সংঘটিত পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। দেশৰ 7খন ৰাজ্যৰ 13টা বিধানসভা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচন অনুষ্ঠিত হৈছে। এছাড়াও ভারতীয় জিম্বাবুয়ে ম্যাচের পাঁচ খনের টি টোয়েন্টি ক্রিকেট শৃঙ্খলার তৃতীয় খন খেলে তাদের হায়ানি স্পোর্টস ক্লাবত খেলা হবে।
এয়া আকাশবাণী গুৱাহাটী আমাৰ।